এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই ডলি দেৱী। অসমীয়া সমাজত পবিত্ৰ মাহ হিচাপে পৰিগণিত ভাদ মাহৰ আজি পহিলা দিন উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ আৰু নামঘৰসমূহ ভকত বৈষ্ণৱ আৰু আয়তীসকলৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ উঠিছে। শ্ৰীকৃষ্ণৰ জন্মোৎসৱ আৰু মহাপুৰুষ দুজনাৰ পুণ্যতিথি এই মাহতে পালন কৰা হেতুকে ভাদ মাহক কেন্দ্ৰ কৰি ৰাজ্যজুৰি আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰে। এই উপলক্ষে গোটেই মাহজুৰি ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহ নাম প্ৰসংগ অনুষ্ঠিত হয়। সত্ৰীয় সংস্কৃতিৰ পীঠস্থান মাজুলীৰ সত্ৰ নামঘৰসমূহত কালি সংক্ৰান্তিৰ দিনা উষা কীৰ্তন, খোল প্ৰসংগ, বৰগীত, গুণমালা কীৰ্তন আৰু হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে। জিলাখনৰ 33খন সত্ৰ আৰু প্ৰায় 300 নামঘৰত কালিৰে পৰা মাহজোৰা নাম কীৰ্তনৰ আয়োজন কৰা হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱা থানত ভাদমাহ উপলক্ষে উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। যোৰহাট জিলাৰ টিয়কৰ ঐতিহাসিক শ্ৰী শ্ৰী মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা নামঘৰত কালি সন্ধিয়াৰে পৰা পবিত্ৰ ভাদমাহত চাৰি প্ৰসংগীয়া পাল নাম অনুষ্ঠিত হৈছে। ভাদমাহ উপলক্ষে ঢেকীয়াখোৱা নামঘৰত অগণন ভক্তক আদৰিবৰ বাবে নামঘৰ পৰিচালনা সমিতি সাজু হৈ উঠিছে। তদুপৰি ভক্তসকলৰ সুবিধাৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষীৰ লগতে স্বেচ্ছাসেৱীসকলে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। গুৱাহাটী মহানগৰীৰ নামঘৰসমূহতো আই মাতৃসকলে ভাদমাহৰ নাম পৰিৱেশন কৰিছে। অসমৰ একমাত্ৰ ৰামচৰ ক্ষেত্ৰ দীপৰ বিল সংৰক্ষণৰ বাবে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে খচৰা অধিসূচনা জাৰি কৰিছে। এই অধিসূচনা অনুসৰি দীপৰ বিলৰ চাৰিসীমা পুনৰ নিৰ্ধাৰণ কৰাৰ লগতে চৌপাশৰ এলেকাক পৰিৱেশ স্পৰ্শকাতৰ অঞ্চল হিচাপে চিনাক্ত কৰা হৈছে। এই অঞ্চলসমূহৰ ভিতৰত বিলখনৰ কাষৰীয়া চাৰিখন গাঁও কলিতাপাৰা, মিকিৰাপাৰা, চকৰদৌ, মাটিয়া আৰু আজাৰা অন্তৰ্ভুক্ত হৈছে। ইয়াৰ জৰিয়তে এই অঞ্চলসমূহত উদ্যোগীকৰণ, বাণিজ্যিক নিৰ্মাণ কাৰ্য আৰু অন্যান্য পৰিৱেশ ধ্বংসকাৰী কাৰ্যকলাপত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। দীপৰ বিল সংৰক্ষণৰ বাবে খচৰা অধিসূচনা প্ৰকাশ কৰা বিষয়সমূহ নিশ্চিত কৰিবলৈ কামৰূপ মহানগৰৰ আয়ুক্তক অধ্যক্ষ হিচাপে লৈ এখন 12-জনীয়া নিৰীক্ষণ সমিতি গঠন কৰা হ'ব। উল্লেখযোগ্য যে এই খচৰা অধিসূচনা সন্দৰ্ভত কোনো পক্ষৰ আপত্তি বা পৰামৰ্শ থাকিলে সেয়া অহা দুমাহৰ ভিতৰত পৰিৱেশ আৰু বন মন্ত্ৰালয়ক অৱগত কৰিবলৈ আহ্বান জনোৱা হৈছে। কামৰূপ জিলাৰ বকুৰ বামুনিগাঁও ৰেল ষ্টেচনৰ সমীপত আজি পুৱা এখন যাত্ৰীবাহী ৰেলৰ খুন্দাত 3গৰাকী মহিলা নিহত হয়। প্ৰাতঃ ভ্ৰমণলৈ যোৱাৰ সময়তে বামুনিগাঁও ৰেল ষ্টেচনৰ NN240 গেটৰ সমীপত এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয়। ৰেলৰ খুন্দাত নিহত মহিলা 3গৰাকীক বকুৰ 2 নম্বৰ ছতাবাৰীৰ উত্তৰা দাস, ৰুমি দাস আৰু কৰবী মালী বুলি চিনাক্ত কৰা হৈছে। একে সময়তে 2খন ৰেলে অতিক্ৰম কৰাত উজনিমুৱা পুৰী এক্সপ্ৰেছে মহিলাকেইগৰাকীক মহতিয়াই নিয়ে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মহিলাকেইগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিছে। বিশিষ্ট সাহিত্যিক, চলচ্চিত্ৰ পৰিচালক, অভিনেতা আৰু ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী লক্ষ্যধৰ চৌধুৰীৰ পুণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। স্বাধীনতা সংগ্ৰামী আৰু সুবক্তা চৌধুৰীয়ে 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। 1967 চনত অসম বিধানসভালৈ চৌধুৰীয়ে 1978 চনত পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ ৰাজ্যৰ শিক্ষা আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল। ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত জাগৰণৰ সূচনা কৰাত অগ্ৰণী ভূমিকা লোৱা চৌধুৰী শৈশৱৰে পৰা নাট্যভিনয়ৰ সৈতে জড়িত আছিল। কেইবাখনো নাটক ৰচনা কৰা লক্ষ্যধৰ চৌধুৰীয়ে একলব্য, নিমিলা অংক, ঠিকনা ইত্যাদি নাট্য সংকলন, অনুভৱ, মানুহ বিচাৰিকে ধৰি কেইবাখনো গ্ৰন্থৰে অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াই গৈছে। অসম সাহিত্য সভাৰ গুৰেশ্বৰ অধিৱেশনৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা চৌধুৰীয়ে 1955 চনত মুক্তিপ্ৰাপ্ত নিমিলা অংক আৰু 1947 চনত মুক্তি লাভ কৰা বদন বৰফুকন চলচ্চিত্ৰত অভিনয় কৰিছিল। 1961 চনত মুক্তি লাভ কৰা লাচিত বৰফুকন চলচ্চিত্ৰখন তেওঁ প্ৰবীণ ফুকনৰ সৈতে যুটীয়াভাৱে পৰিচালনা কৰিছিল। নিমিলা অংক ছবিখনো তেওঁ পৰিচালনা কৰিছিল। ৰসিকতা আৰু বাগ্মিতা গুণৰ বাবে অগণন লোকৰ প্ৰিয় ভজন হোৱা চৌধুৰীৰ পুণ্যতিথিত আজি বহুলোকে শ্ৰদ্ধা নিবেদন কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি তেওঁৰ মৃত্যুতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰি দিয়া এটা বাৰ্তাত অসমৰ সাহিত্য, সংস্কৃতি আৰু সমাজ জীৱনত লক্ষ্যধৰ চৌধুৰীৰ অৱদান অনন্য বুলি অভিহিত কৰে। তেওঁৰ বহুমুখী প্ৰতিভাই অসমৰ কেইবাটাও ক্ষেত্ৰলৈ বৰঙণি আগবঢ়াই গৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ধুবুৰী জিলাৰ চাপৰৰ পাতালপুৰত চম্পাৱতী নৈত গা ধুবলৈ গৈ কালি 3জন কিশোৰৰ মৃত্যু হয়। স্থানীয় ৰাইজৰ সহযোগত 2জন মাছমৰীয়াই টুলুঙা নাৱত গৈ জালেৰে 2জন কিশোৰৰ মৃতদেহ উদ্ধাৰ কৰে। মৃত কিশোৰ 2জন হীৰকজ্যোতি সিংহ আৰু জিতু ৰায় বুলি চিনাক্ত কৰা হৈছে। ঘটনাস্থলীত পাছত ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী অভিযান চলায় যদিও নৱজিৎ সিংহ নামৰ 3জন কিশোৰৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ অসমৰ্থ হয়। পাছত পুনৰ মাছমৰীয়া কেইজনে অভিযান চলাই 3টো মৃতদেহ উদ্ধাৰ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।